যাত্ৰা পুস্তক 15 অধ্যায়। সুভাগৰৰ দাঁতিত গোৱা মুচিৰ গীত। তাৰ পাছত মুচি আৰু ইজৰাইলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল। তেওঁলোকে এইদৰে গাইছিল, মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱান্বিত হ'ল। তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমুদ্ৰত পেলালে। যিহুৱা মোৰ বল আৰু গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্তা হ'ল। তেওঁ মোৰ ঈশ্বৰ আৰু মই তেওঁৰ প্ৰশংসা কৰিম। তেওঁ মোৰ পিতৃৰো ঈশ্বৰ আৰু মই তেওঁৰ প্ৰশংসা কৰিম। যিহুৱা পৰাক্ৰমী বীৰ, যিহুৱা তেওঁৰ নাম। তেওঁ ফৰোণৰ ৰথ আৰু সৈন্যসমূহক সমুদ্ৰত পেলালে। ফৰোণৰ মনোনীত সেনাপতিসকল সুভাগৰত ডুবিল। জলসমূহে তেওঁলোকক ঢাকি ধৰিলে। শিলৰ দৰে তেওঁলোক অগাধ জলৰ তললৈ গ'ল। হে যিহুৱা, আপোনাৰ সোঁহাত পৰাক্ৰমত মহিমামণ্ডী হ'ল। হে যিহুৱা, আপোনাৰ সোঁহাতে শত্ৰুক গুৰি কৰিছে। আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ কোধাঙ্গনীয়ে তেওঁলোকক নৰাৰ দৰে গ্ৰাস কৰিছে। আপোনাৰ নিশ্বাসতে জলসমূহ স্তুপাকৃত হ'ল, বৈ যোৱা জলসমূহ স্তুপাকৃত হ'ল। সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ্ভাগত গোট বান্ধিলে। শত্ৰুৱে কৈছিল, মই পাছে পাছে খেদি যাম, মই আগভেটি ধৰিম, মই লোট দ্ৰব্য ভগাই ল'ম। মোৰ হাবিয়াস তেওঁলোকৰ ওপৰত পূৰ হ'ব। মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব। কিন্তু আপুনি আপোনাৰ বায়ুৰে সুদিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে। তেওঁলোক হীৰৰ দৰে মহাজলত ডুব গ'ল। হে যিহুৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমামণ্ডী কোন? প্ৰশংসাত গৌৰৱান্বিত আচৰিত কৰ্ম কৰোতা কোন? আপুনি আপোনাৰ সোঁহাত মেলিলে আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে। আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে। আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে। লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব। পলেষ্টিয়া লোকসকলক ত্ৰাহেৰে বেৰি ধৰিছে। তেতিয়া ইডোমৰ প্ৰধান লোকসকলে ভয় কৰিলে। মোৱাবৰ সৈন্যসকল কঁপি উঠিল। কনানবাসী সকলোৱে দিহহাৰা হৈ গ'ল। ভয় আৰু ত্ৰাহে তেওঁলোকক বেৰি ধৰিলে। আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ'ল। হে যিহুৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে, আপুনি উদ্ধাৰ কৰা লোকসকলৰ পাৰ নোহোৱালৈকে আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব। হে যিহুৱা, আপুনি নিৰ্বাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্মাণ কৰিলে। যিহুৱাই সদা সৰ্বদাই ৰাজত্ব কৰিব, কাৰণ ফৰোণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহুৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভতাই আনিলে, কিন্তু ইজৰাইলী লোকসকল হলে সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুচি গ'ল। তেতিয়া হাৰুণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁ হাতত খঞ্জৰি ল'লে, আৰু তেওঁ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ নাচি নাচি ওলাই গ'ল। মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, তোমালোকে যিহুৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা গৌৰৱান্বিত হ'ল। তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে। সুভাগৰৰ তীৰৰ পৰা ইজৰাইলৰ যাত্ৰা, বতা চৰাই আৰু মান্না দিয়া। তাৰ পাছত মুচিয়ে ইজৰাইলী লোকসকলক সুভাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে। তেওঁলোকে চুৰ মৰুভূমিৰ মাজেৰে যাত্ৰা কৰি গ'ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনিদিনৰ বাট গ'ল আৰু সেই ঠাইত পানী বিচাৰি নাপালে। তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে তেওঁলোকে পান কৰিব নোৱাৰিলে। সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে। সেইকাৰণে লোকসকলে মুচিক অভিযোগ কৰি ক'লে, আমি কি পান কৰিম? তেতিয়া মুচিয়ে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে আৰু জিহুৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে আৰু পানী খাবলৈ মিঠা হ'ল। সেই ঠাইতে জিহুৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন প্ৰণালী দিলে। সেই ঠাইতে জিহুৱাই তেওঁলোকক পৰীক্ষা কৰিলে। তেওঁ ক'লে, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা, তেনেহ'লে মই মিছৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ সেইবোৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী জিহুৱা। তাৰ পাছত লোকসকল এলিমলৈ আহিল। সেই ঠাইত পানী বাৰটা ভুমুক আৰু সতৌ জোপা খাজুৰ গছ আছিল। তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।